এতিয়া সময় আছে আপুনি শুদ্ধ উত্তৰ এছ এম এছ কৰিবলৈ টাইপ কৰক আৰ ই ডি ৰেড স্পেচ জি এইচ আপোনাৰ নাম লিখি শুদ্ধ উত্তৰ হ'লে পঠিয়াই দিয়ক 58585 নম্বৰটোলৈ। নম্বৰটো আকৌ এবাৰ ৰিপিট কৰিছো 58585 বুলি আৰু লৈ যাওক এটা শ্ব শ্বৰ্ট গিফ্ট হ'ব। আহি আছে এতিয়া আকৌ বঢ়িয়া ট্ৰেক আহি আছে মৰ্ডি টু মুভিখনৰ পৰা হালে দিল তুজকো শুনাও এই গানটো। চ' আপুনি এই বঢ়িয়া বতৰৰ সৈতে এনজয় কৰক মানডে মৰ্ণিংছ উইদাউট মানডে ব্লুজ 93.5 ৰেড এফ এম বজাবলৈ।